आकाशवाणी। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ভাৰত বিশ্ব মঞ্চত প্ৰতিযোগিতাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে আৰু আত্মবিশ্বাস তথা নিৰ্ণায়ক সংস্কাৰ নীতিৰে বিশ্ব তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশত অগ্ৰসৰ হোৱা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। লোকসভাত হুলস্থূলীয়া পৰিৱেশৰ মাজতে সদনৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱ ধ্বনি ভোটেৰে গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ পুৱা 10 বজাত দেশৰ ছাত্ৰ ছাত্ৰীৰ সৈতে পৰীক্ষা পে চৰ্চাৰ নৱমতম সংস্কৰণত অংশগ্ৰহণ কৰি মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰীয়ে অহা 14 ফেব্ৰুৱাৰীত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰিব আৰু জিম্বাবৱেৰ হাৰাৰেত হ'বলগীয়া 19 বছৰ অনূৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বিতং বাতৰি। ভাৰত বিশ্ব মঞ্চত প্ৰতিযোগিতাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে আৰু আত্মবিশ্বাস তথা নিৰ্ণায়ক সংস্কাৰ নীতিৰে সৈতে বিশ্ব তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশে আগবাঢ়িছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত আজি ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ হোৱা চৰ্চাত অংশগ্ৰহণ কৰি এইদৰে কয়। তেওঁ লগতে কয় যে চৰকাৰে সংস্কাৰ, সম্পাদন আৰু ৰূপান্তৰৰ দৃষ্টিভংগীৰে আগবাঢ়িছে আৰু দেশ সংস্কাৰৰ দিশত অগ্ৰসৰ হৈছে। আমেৰিকা আৰু ইউৰোপীয় সংঘৰ লগত হোৱা বাণিজ্য চুক্তি সন্দৰ্ভত শ্ৰীমোদীয়ে কয় যে দেশে 9খন দেশৰ সৈতে বাণিজ্যিক চুক্তি চূড়ান্ত কৰিছে আৰু ইউৰোপীয় সংঘৰ 27খন দেশৰ লগত হোৱা চুক্তিত সকলোতকৈ শ্ৰেষ্ঠ বুলি উল্লেখ কৰে। তেওঁ কয় যে দেশে এটা শক্তিশালী উৎপাদন পৰিৱেশতন্ত্ৰ গঢ়ি তুলিছে আৰু উদ্যোগীসকলক সহায় কৰিছে। তেওঁ কয় যে দেশত বৰ্তমান যুৱ প্ৰতিভা বেছি থকা হেতুকে বিশ্বই ভাৰতৰ প্ৰতি আশাৰে বাট চাই আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বই দ্ৰুতগতিত এটা নতুন বিশ্ব ব্যৱস্থাৰ দিশত আগবাঢ়িছে আৰু ভাৰত বহু দেশৰ বাবে বিশ্বাসযোগ্য অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে কয় যে সংসদৰ যুটীয়া অধিৱেশনত দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বিগত 1 বছৰত বিকশিত ভাৰতৰ যাত্ৰাত হোৱা দ্ৰুত অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে। ভাৰত আৰু আমেৰিকাৰ মাজৰ বাণিজ্যিক চুক্তিকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধীৰ হুলস্থূলৰ বাবে আজি লোকসভাৰ কাম কাজ ধাৰাবাহিকভাৱে ব্যাহত হয়। এই হুলস্থূলীয়া পৰিৱেশৰ মাজতে সদনৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ ধ্বনি ভোটেৰে গ্ৰহণ কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ক্ষোভ প্ৰকাশ কৰি কয় যে কালি বিৰোধী সাংসদসকলৰ অশান্ত আচৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ দিবলৈ সদনত উপস্থিত হ'ব নোৱাৰিলে। নিম্ন সদন আজি দিনটোৰ বাবে স্থগিত হোৱাৰ পূৰ্বে 3 বাৰকৈ স্থগিত কৰিবলগীয়া হয়। তৃতীয়বাৰৰ বাবে স্থগিত কৰাৰ পাছত যেতিয়া বিয়লি 3 বজাত সদন পুনৰ মিলিত হয় তেতিয়া কংগ্ৰেছ, ডি এম কে, টি এম চি আদিকে ধৰি বিৰোধী সদস্যসকল চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি সংসদৰ মজিয়ালৈ উঠি আহে। এই সময়তে অধ্যক্ষ ওম বিৰলাই প্ৰতিবাদ কৰি থকা সাংসদসকলৰ আচৰণক উদ্দেশ্য কৰি কয় যে কালি তেওঁৰ কোঠাত কৰা সাংসদসকলৰ আচৰণ আৰু সদনত কৰা এই আচৰণ সংসদীয় নীতি নিয়ম আৰু শিষ্টাচাৰৰ পৰিপন্থী। তেওঁ বিৰোধী সাংসদসকলৰ এই আচৰণক সংসদীয় ইতিহাসৰ কলা দাগ বুলি অভিহিত কৰে। তেওঁ কয় যে কালি তেওঁ প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিবলৈ সদনলৈ নাহিবলৈ পৰামৰ্শ দিছিল কাৰণ কংগ্ৰেছ সাংসদসকলে প্ৰধানমন্ত্ৰীক অপদস্থ কৰিব পাৰে বুলি তেওঁৰ হাতত তথ্য আছে। ওম বিৰলাই কয় যে কোনো অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন নহবৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীক সদনলৈ নাহিবলৈ অনুৰোধ জনাইছিল। সদনত হুলস্থূল অব্যাহত থকাৰ সময়তে অধ্যক্ষই কাইলৈ পুৱা 11 বজা পৰ্যন্ত সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে আজি দ্বিতীয়বাৰৰ বাবে সদন স্থগিত হোৱাৰ পাছত যেতিয়া বিয়লি 2 বজাত সদন পুনৰ মিলিত হয় তেতিয়া পুনৰ বিৰোধী সদস্যবিলাকে বিভিন্ন বিষয় লৈ শ্লোগান দিবলৈ আৰম্ভ কৰে। অধ্যক্ষগৰাকীয়ে বিৰোধী সদস্যসকলক সহযোগিতাৰে সদনৰ কাম কাজ নিয়াৰিকৈ চলাই নিবলৈ আহান জনায়। প্ৰতিবাদ অব্যাহত থকা হেতুকে পুনৰ অধ্যক্ষই সদন বিয়লি 3 বজালৈ স্থগিত ৰাখে। বিৰোধীৰ প্ৰতিবাদৰ মাজতে লোকসভাই ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰে। তাৰ পাছতেই অধ্যক্ষই কয় যে নিম্ন সদনে 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আলোচনা কৰিব আৰু প্ৰতিজন সদস্যই এই সন্দৰ্ভত নিজৰ বক্তব্য ৰাখিবলৈ সুবিধা পাব। বিৰোধীয়ে অব্যাহত ৰখা হুলস্থূলীয়া পৰিৱেশৰ বাবে পুনৰ লোকসভা 2 বজালৈ স্থগিত ৰাখিবলৈ বাধ্য হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ পুৱা 10
হৈতে পৰীক্ষা পে চৰ্চাৰ নৱতম সংস্কৰণত অংশগ্ৰহণ কৰি মত বিনিময় কৰিব। এই নৱমতম কাৰ্যসূচীৰ লক্ষ্য হৈছে পৰীক্ষাৰ মানসিক চাপৰ বিষয়ে আলোচনা কৰা আৰু পৰীক্ষাক উৎসৱ হিচাপে জীৱনৰ অবিচ্ছেদ্য অংগ বুলি উদযাপন কৰা। এইবাৰ দেৱমগ্ৰা, কয়ম্বাটুৰ, ৰায়পুৰ, গুৱাহাটী আৰু দিল্লীত এই চৰ্চা অনুষ্ঠিত হ'ব আৰু চৰ্চাত 4,05,00,000তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব বুলি শিক্ষা মন্ত্ৰালয়ে জনাইছে। অনুষ্ঠানটো পোনপটীয়াকৈ দূৰদৰ্শন, প্ৰধানমন্ত্ৰী ইউটিউব চেনেল আৰু শিক্ষা মন্ত্ৰালয়ৰ সামাজিক মাধ্যম মঞ্চত প্ৰচাৰ কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 14 ফেব্ৰুৱাৰীত কেইবাটাও কাৰ্যসূচীৰে অসমলৈ আহিব। শ্ৰীমোদীয়ে প্ৰথমে গুৱাহাটী, উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰিব। তাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে পলাশবাৰীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIMৰ অস্থায়ী চৌহদৰ শুভাৰম্ভ কৰিব। তেওঁ লগতে গুৱাহাটী মহানগৰীৰ বাবে 100খন বৈদ্যুতিক বাছ মুকলি কৰিব। গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী ডিব্ৰুগড় জিলাৰ মৰাণলৈ যাব। তাত তেওঁ সুৰক্ষা আৰু জৰুৰীকালীন ব্যৱস্থাপনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মৰাণত নিৰ্মিত জৰুৰীকালীন বিমান অৱতৰণ ৰানৱে ELF আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মৰাণৰ 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ৰছী পথাৰলৈকে 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাত এই অত্যাধুনিক ৰানৱে নিৰ্মাণ কৰা হৈছে। যুদ্ধকালীন পৰিস্থিতি, প্ৰাকৃতিক দুৰ্যোগ বা জৰুৰী অৱস্থাত এই ৰাষ্ট্ৰীয় ঘাইপথ নিমিষতে বিমান বন্দৰলৈ ৰূপান্তৰিত কৰিব পৰা যাব। উদ্বোধনীৰ পাছতে মৰাণৰ আকাশত বায়ুসেনাৰ শক্তিশালী যুঁজাৰু বিমানসমূহে উৰণ কৌশল প্ৰদৰ্শন কৰিব। ৰাফেল, সুখয়, মিগ, তেজস, হাৰকিউলিছ আৰু AN-32 বিমানৰ উৰণ অৱতৰণেৰে সামৰিক কৌশল প্ৰদৰ্শন কৰা হ'ব। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 7 আৰু 8 ফেব্ৰুৱাৰীত কুৱালালামপুৰ ভ্ৰমণলৈ যাব। প্ৰধানমন্ত্ৰী মোদীৰ আসন্ন কুৱালালামপুৰ ভ্ৰমণ সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব পি কুমাৰণে কয় যে এয়া হ'ব প্ৰধানমন্ত্ৰীৰ তৃতীয়বাৰলৈ মালয়েছিয়া ভ্ৰমণ। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে দুয়ো দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰি তুলিব। সচিবগৰাকীয়ে আৰু কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণকালত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। তেওঁ ভাৰত মালয়েছিয়া সংহত কৌশলগত অংশীদাৰিত্ব, বিশেষকৈ বাণিজ্য, প্ৰতিৰক্ষা, নিৰাপত্তা, ছেমিকণ্ডাক্টৰ, ডিজিটেল প্ৰযুক্তি আৰু নবীকৰণযোগ্য শক্তিৰ দৰে অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহৰ ক্ষেত্ৰত আলোচনা কৰিব। এই ভ্ৰমণৰ সময়তে 10ম ভাৰত মালয়েছিয়া মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চ বা ইণ্ডিয়া মালয়েছিয়া CEO ফৰামৰ বাবেও সময় নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে মালয়েছিয়াৰ অগ্ৰণী CEOসকলৰ সৈতেও আলোচনাত ভাগ ল'ব। শ্ৰীকুমাৰণে কয় যে $20 বিলিয়ন দ্বিপাক্ষিক বাণিজ্যৰে আছিয়ান দেশসমূহৰ ভিতৰত মালয়েছিয়া হৈছে ভাৰতৰ তৃতীয় বৃহৎ বাণিজ্যিক অংশীদাৰ। ভাৰত কাইলৈ জিম্বাবৱেৰ হাৰাৰেত হ'বলগীয়া 19 বছৰ অনূৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 1 বজাত আৰম্ভ হ'ব। ভাৰতে কালি হাৰাৰেত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত আফগানিস্তানক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। একেদৰে ইংলেণ্ডে প্ৰথমখন ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক 27 ৰাণ পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতীয় দলটো এইবাৰৰ প্ৰতিযোগিতাত এতিয়ালৈকে 1খনো খেলত পৰাজিত হোৱা নাই। ভাৰত প্ৰতিযোগিতাৰ ইতিহাসত সবাতোকৈ সফল দল। ভাৰতে এতিয়ালৈকে অভিলেখ সংখ্যক 5ম বাৰৰ বাবে প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ভাৰত বিশ্বমঞ্চৰ প্ৰতিযোগিতাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে আৰু আত্মবিশ্বাস তথা নিৰ্ণয়ৰ সংস্কাৰ নীতিৰে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশত অগ্ৰসৰ হোৱা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। লোকসভাত হুলস্থূলীয় পৰিৱেশৰ মাজতে সদনৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণ সন্দৰ্ভত ধন্যবাদ সূচক প্ৰস্তাৱ ধৰ্মীয় গোটেৰে গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ পুৱা 10 বজাত দেশৰ ছাত্ৰ ছাত্ৰীৰ সৈতে পৰীক্ষা পে চৰ্চাৰ নৱমতম সংস্কৰণত অংশগ্ৰহণ কৰি মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰীয়ে অহা 14 ফেব্ৰুৱাৰীত গুৱাহাটী, উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰিব আৰু জিম্বাবৱেৰ হাৰাৰেত হ'বলগীয়া 19 বছৰ অনূৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 8 বজাত শুনিবলৈ পাব।